Bugs Bunny. বতাই কৈছো যদি সম্ভৱ হয় এতিয়া প্ৰমাণ বাতৰি সমূহ হ'ল দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে আৰু এয়া গণতন্ত্ৰৰ মাপকাঠিৰূপে পৰিগণিত হৈছে। বিশ্ব অৰ্থনৈতিক মঞ্চৰ 2024 বৰ্ষৰ ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচ্যাংকত 39 সংখ্যক স্থানলৈ উন্নীত হৈছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, আজি ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ শ্বেইক ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহ হিয়ানলৈ শোক প্ৰকাশৰ উদ্দেশ্যে দেশখনলৈ যাব আৰু কলকাতা নাইট ৰাইডাৰ্ছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটদাতাসকলক মন জয় কৰাৰ উদ্দেশ্যে ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায় সামৰি লবলগীয়া সমষ্টিসমূহত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। 25 মে'ত আৰু 1 জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ 57টাকৈ সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীত মহিলাসকলৰ এটা সমাৱেশত অংশ লৈ কয় যে IMDI মিত্ৰজোঁট মহিলা বিৰোধী আৰু তেওঁলোকে মহিলা সংৰক্ষণৰ বিৰোধিতা কৰে। উত্তৰ প্ৰদেশৰ মহিলাসকলৰ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ শাসনকালত সুৰক্ষিত নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্যখনৰ মহিলাসকল সুৰক্ষিত আৰু নিৰাপদ অনুভৱ কৰিবলৈ লৈছে। সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত মাতৃ শক্তি সন্মিলনত গৃহিণী, চিকিৎসক, শিক্ষক, শিক্ষয়িত্ৰী, ব্যৱসায়ী, অধিবক্তা আৰু খেলুৱৈৰ সৈতে মত বিনিময় কৰি শ্ৰীমোদীয়ে কয় যে বিগত 60 বছৰত কোনো চৰকাৰে মহিলাৰ বিষয়ে চিন্তা কৰা নাছিল যদিও বৰ্তমানৰ চৰকাৰে মহিলাসকলক গুৰুত্ব আৰোপ কৰি নীতি প্ৰস্তুত কৰাই নহয় বৰং তেওঁলোকক সংৰক্ষণ প্ৰদান কৰিছে। ইয়াৰ আগেয়ে প্ৰয়াগৰাজত এটা ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে বহুজন সমাজ পাৰ্টি আৰু সমাজবাদী পাৰ্টীয়ে অপৰাধী শক্তিসমূহক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ তোলে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত আজি আন দুখন নিৰ্বাচনী সভাত ভাগ ল'ব। আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কালি চণ্ডীগড়ত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে হাৰিয়ানা আৰু পাঞ্জাৱক যথেষ্ট সমৃদ্ধিশালী বুলি গণ্য কৰা হয় যদিও ৰাজ্য দুখনত কৰ্ম সংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতি এতিয়াও চৰম পৰ্যায়ত আছে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী ললিতেশ পতি ত্ৰিপাঠীৰ সমৰ্থনত ভাবুহিত প্ৰচাৰ চলায়। তেওঁ কয় যে বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত সমগ্ৰ দেশত 140খন আসনতো জয়লাভ নকৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিভিন্ন আশাৰী নেতাসকলৰ অংশগ্ৰহণৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তীৱতৰ হৈ উঠিছে। দিল্লীৰ ভোটদাতাসকলে ষষ্ঠ পৰ্যায়ত ৰাষ্ট্ৰীয় ৰাজধানীৰ গুৰুত্বপূৰ্ণ আসনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব। দিল্লীৰ বিভিন্ন প্ৰান্তত ভোটাৰক আকৰ্ষণ কৰিবলৈ তীৱ প্ৰচাৰ চলোৱা হৈছে। এই মাত্ৰাত গতি প্ৰদান কৰি দিল্লী নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি ভাষণ দিব। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি প্ৰাৰ্থী কৱালজিত দেহৰাৱাটৰ হৈ দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ভাৰচুৱা দেউৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব। শ্ৰীখাৰ্গে দলীয় প্ৰাৰ্থী উদিত ৰাজৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে পশ্চিমবংগলৈ যাব। ভ্ৰমণকালত শ্ৰীশ্বাহে কান্থি সংসদীয় সমষ্টিত এখন জনসভাত ভাগ ল'ব। পাছত নেতাগৰাকীয়ে ঘাটল, পুৰুলীয়া আৰু বাকুলাত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ ল'ব। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি কলকাতা উত্তৰ আৰু কলকাতা দক্ষিণ লোকসভা সমষ্টিত দলৰ হকে প্ৰচাৰ চলাব। পাছত তেওঁ বাৰাছাত লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা ৰোডশ্বত ভাগ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে আৰু ইয়াৰ গণতন্ত্ৰ মাপকাঠিৰূপে পৰিগণিত হৈছে। ব্যক্তিগত নিউজ চেনেলক দিয়া এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে কাশ্মীৰত ভোটদানৰ হাৰে বিগত 30-40 বছৰৰ অভিলেখ ভংগ কৰিছে। মুদ্ৰাস্ফীতি সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমোদীয়ে ভাৰতত আন দেশৰ তুলনাত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে বুলি দাবী কৰে। তেওঁ কয় যে বৰ্তমান ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে খাদ্য ইন্ধন আৰু সাৰৰ মূল্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিছে। তেওঁ কয় যে অন্য দেশৰ খেতিয়কে প্ৰতি বছৰত 3000 ডলাৰত ইউৰিয়া লাভ কৰি আছে, কিন্তু ভাৰতৰ খেতিয়কসকলে ইয়াৰ বাবদ মাত্ৰ 300 টকা ভৰিবলগীয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিৰোধীৰ বিৰুদ্ধে কলাধন বৈধকৰণ প্ৰতিৰোধী আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত কালি আম আদমী পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত আপৰ জ্যেষ্ঠ নেত্ৰী আতিশীয়ে কয় যে দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ অভিযোগ বিজেপিৰ আম আদমী পাৰ্টী ভংগ কৰাৰ এটা ষড়যন্ত্ৰ। দিল্লী উচ্চ ন্যায়ালয়ে আপৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়াৰ জামিন আবেদন নাকচ কৰাত অসন্তুষ্টি প্ৰকাশ কৰি অভিযোগ কৰে যে বিজেপি চৰকাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ ব্যৱহাৰ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছে। এই সমগ্ৰ গোচৰটো কাৰোবাৰ হেঁচাত লোৱা বক্তব্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে। উচ্চ শিক্ষা সচিব সঞ্জয় মূৰ্তিয়ে কালি ৰাষ্ট্ৰীয় উচ্চ শিক্ষা শিক্ষক বঁটাৰ মনোনয়নৰ বাবে এটা পৰ্টেল মুকলি কৰে। দেশৰ কাৰিকৰী আৰু অকাৰিকৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ শিক্ষক শিক্ষয়িত্ৰীক এই বঁটা প্ৰদান কৰা হয়। শিক্ষা মন্ত্ৰালয়ে কৈছে যে বাছনিপ্ৰাপ্ত বঁটা প্ৰাপকসকলক প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি 5 ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা এই বঁটাৰে সন্মানিত কৰা হ'ব। মন্ত্ৰালয়ে কৈছে যে এই বঁটাৰ বাবে নাম মনোনয়ন কৰাৰ বাবে স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ত কমেও 5 বছৰ পূৰ্ণকালীন শিক্ষাৰ অভিজ্ঞতা থাকিব লাগিব। নাম মনোনয়নৰ বাবে 20 জুন অন্তিম দিন ধাৰ্য কৰা হৈছে। ভাৰত বিশ্ব অৰ্থনৈতিক মঞ্চৰ 2024 বৰ্ষৰ ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচ্যাংকত 39 সংখ্যক স্থানলৈ উন্নীত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ এই তালিকাৰ শীৰ্ষত আছে। দক্ষিণ এছিয়া নিম্ন মধ্য আয়ৰ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত ভাৰত শীৰ্ষত আছে। ইয়াৰ পূৰ্বে 2021 বৰ্ষত প্ৰকাশ পোৱা এই সূচ্যাংকত ভাৰত 54 সংখ্যক স্থান আছিল। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ইৰাণ ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ যোৱা দেওবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ শ্বহীদ ইব্ৰাহিম ৰাইছি, বিদেশ মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহিয়ান আৰু ইৰাণৰ অন্যান্য বিষয়াসকলৰ শোকসভাৰ এটা আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ইৰাণৰ ইছলামিক গণৰাজ্য দূতাবাস পৰিদৰ্শন কৰি দেশৰ হৈ শোক প্ৰকাশ কৰে। ভাৰতে কালি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে। কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে মাত্ৰ 160 ৰাণৰ বিজয় লক্ষ্যৰে খেলা আৰম্ভ কৰি 13 অভাৰ আৰু 4টা বলত 2টা উইকেট হেৰুৱাই 164 ৰাণ কৰে। কলকাতাৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 24টা বলত 58 ৰাণ আৰু ভেংকটেশ আয়াৰে 28টা বলত 51 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 19 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই 159 ৰাণ কৰে। প্ৰতিযোগিতাৰ আজি একেখন ষ্টেডিয়ামত হ'বলগীয়া এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে শুকুৰবাৰে হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত খেলাৰ সুযোগ লাভ কৰিব। দেওবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। ভাৰতীয় পুৰুষ আৰু মহিলা দলে কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ 4x400 মিটাৰ ৰিলে দলৰ 2টা ৰূপৰ পদক অৰ্জন কৰে। মহম্মদ আনাছ চাহিয়া, টি সন্তোষ কুমাৰ, মিজু চাকু কুৰিয়ন আৰু ৰাজীৱ অৰুকিয়াক লৈ গঠিত ভাৰতীয় দলটোৱে পুৰুষ শিতানত 2য় স্থান দখল কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষ আৰু মহিলাৰ ৰিলে দলে ইতিমধ্যে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী 2টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে আৰু ইয়াক গণতন্ত্ৰৰ মাপকাঠিৰূপে পৰিগণিত হৈছে। ভাৰত বিশ্ব অৰ্থনৈতিক মঞ্চৰ 2024 বৰ্ষত ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচ্যাংকত 39 সংখ্যক স্থানলৈ উন্নীত হৈছে আৰু কলকাতা নাইট ৰাইডাৰ্ছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইমানতে শেষ হ'ল।